বাতৰি সৈতে মই পংকজ নাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে এন ডি এৰ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি আৰ ৰাধাকৃষ্ণনক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী দলসমূহকে ধৰি সকলো ৰাজনৈতিক দললৈ আহ্বান জনাইছে। বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ লগতে অন্যান্য কেতবোৰ বিষয়ত বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থুলৰ বাবে আজি লোকসভা আৰু ৰাজ্যসভাৰ কাম কাজ স্থগিত ৰাখিবলগীয়া হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰাছিয়া ভ্ৰমণ কৰিব। বিহাৰৰ নাৱাৰা জিলাৰ হিচুৱাত আজি ভোটাৰ অধিকাৰ যাত্ৰাৰ কালত কংগ্ৰেছ নেতা ৰাহুল গান্ধী বিজেপি কৰ্মীসকলৰ প্ৰতিবাদৰ সন্মুখীন হয় আৰু ডুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এন ডি এৰ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি আৰ ৰাধাকৃষ্ণনক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী দলসমূহকে ধৰি সকলো ৰাজনৈতিক দলক আহান জনাইছে। নতুন দিল্লীত আজি পুৱা অনুষ্ঠিত এন ডি এৰ সংসদীয় দলৰ বৈঠকত শ্ৰীমোদীয়ে উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি আৰ ৰাধাকৃষ্ণনক এন ডি এৰ সাংসদসকলৰ সৈতে চিনাকি কৰি দিয়ে। তেওঁ কয় যে শ্ৰীৰাধাকৃষ্ণনে সংসদৰ সদস্য আৰু ৰাজ্যপাল হিচাপে ৰাজহুৱা জীৱনত সফলভাৱে ৰাইজৰ সেৱা কৰি আহিছে। বৈঠকৰ পাছত সংবাদ মাধ্যমক সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে উপ ৰাষ্ট্ৰপতি হিচাপে শ্ৰীৰাধাকৃষ্ণন যাতে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় তাৰ বাবে প্ৰধানমন্ত্ৰীয়ে সকলো ৰাজনৈতিক দল আৰু সাংসদক আহান জনাইছে। তেওঁ কয় যে শ্ৰীৰাধাকৃষ্ণনে সকলো বিতৰ্কৰ পৰা আঁতৰত থাকি এটা সাধাৰণ জীৱন কটাইছে। তেওঁ উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হলে সমগ্ৰ দেশবাসী আনন্দিত হ'ব বুলি মন্ত্ৰী ৰিজিজুৱে প্ৰকাশ কৰে। বিৰোধী দলসমূহৰ সাংসদসকলে বিভিন্ন বিষয়ক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ পৰিপ্ৰেক্ষিতত লোকসভা আজি দুপৰীয়া 12 বজা পৰ্যন্ত স্থগিত ৰাখিবলগীয়া হয়। কাম কাজ আৰম্ভ হোৱাৰ লগে লগে অধ্যক্ষ ওম বিৰলাই সদনক কয় যে কাশ্মীৰী, কোংকানী আৰু চাওতালী ভাষাত এতিয়াৰে পৰা সদনত যিকোনো বিষয়ে ব্যাখ্যা কৰিব পৰা যাব। তেওঁ কয় যে এতিয়ালৈকে হিন্দী আৰু ইংৰাজীৰ বাহিৰেও অসমীয়া, বাংলা, বড়ো, ডুগ্ৰী, গুজৰাটী, কানাড়া, মৈথিলী, মালায়ালম, মণিপুৰী, মাৰাঠী, নেপালী, উৰিয়া, পাঞ্জাৱী, সংস্কৃত, সিন্ধি, তামিল, তেলেগু আৰু উৰ্দু এই 18টা ভাষাত সদনত ব্যাখ্যা আগবঢ়াব পৰা গৈছিল। শ্ৰীবিৰলাই জনায় যে কাশ্মীৰী, কোংকানী আৰু চাওতাল ভাষাৰ অন্তৰ্ভুক্তিৰ পাছত এতিয়াৰে পৰা সদনত সংবিধানৰ 8ম অনুসূচীত উল্লেখ থকা 22টা ভাষাৰ আটাইকেইটাতে ব্যাখ্যা আগবঢ়াব পৰা যাব। ইয়াৰ পাছতে অধ্যক্ষই প্ৰশ্নোত্তৰ কাল চলাই নিয়াৰ চেষ্টা কৰে যদিও বিৰোধী সদস্যসকলে বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনক লৈ আলোচনা বিচাৰি প্ৰতিবাদ কৰিবলৈ ধৰে। শ্ৰীবিৰলাই বিৰোধী সদস্যসকলক সদনৰ কাম কাজ চলাৰ ক্ষেত্ৰত সহযোগ কৰিবলৈ আহান জনাই কয় যে ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু বিৰোধী সদস্যসকলে সদনৰ কাম কাজ নিয়াৰিকৈ চলাত সহযোগ কৰা উচিত। কিন্তু অধ্যক্ষৰ আহানৰ পাছতো বিৰোধী সদস্যসকলে প্ৰতিবাদ আৰু হুলস্থুল অব্যাহত ৰখাত অধ্যক্ষই সদনৰ কাম কাজ দুপৰীয়া 12 বজা পৰ্যন্ত স্থগিত ৰাখে। বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ লগতে অন্যান্য কেতবোৰ বিষয়ত বিৰোধী পক্ষৰ সৃষ্টি কৰা হুলস্থুলৰ বাবে ৰাজ্যসভাৰ কাম কাজো আজি দিনৰ 2 বজা পৰ্যন্ত স্থগিত ৰাখিবলগীয়া হয়। সদনৰ কাম কাজ 11 বজাত আৰম্ভ হোৱাৰ লগে লগে উপসভাপতি হৰিবংশই কয় যে তেওঁ বিভিন্ন ৰাজনৈতিক দলৰ পৰা বিভিন্ন বিষয়ত 20টা সভা স্থগিত প্ৰস্তাৱ পাইছে কিন্তু এই সকলো প্ৰস্তাৱ নাকচ কৰা হৈছে। ইয়াৰ পাছতে বিৰোধী সদস্যসকলে শ্লোগান দিবলৈ আৰম্ভ কৰে। উপসভাপতিয়ে শূন্যকাল চলাই নিবলৈ চেষ্টা কৰে আৰু সদনৰ কাম কাজ চলাই নিয়াত সহায় কৰিবলৈ বিৰোধী সদস্যসকলক আহ্বান জনায়। কিন্তু বিৰোধী সদস্যসকলে ইয়ালৈ কৰ্ণপাত নকৰি প্ৰতিবাদ অব্যাহত ৰাখে আৰু পৰিস্থিতিৰ পৰিৱৰ্তন নোহোৱাত উপসভাপতিয়ে সদনৰ কাম কাজ দিনৰ 2 বজালৈকে স্থগিত ৰাখে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰাছিয়া ভ্ৰমণ কৰিব। মন্ত্ৰালয়ে এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে যে শ্ৰীজয়শংকৰে মস্কোত কাইলৈ হ'বলগীয়া বাণিজ্য, অৰ্থনীতি, বৈজ্ঞানিক, প্ৰযুক্তিগত আৰু সাংস্কৃতিক সহযোগিতাৰ ভাৰত ৰাছিয়া আন্তঃ চৰকাৰী আয়োগৰ 26 সংখ্যক অধিৱেশনত সহ অধ্যক্ষতা কৰিব। এই ভ্ৰমণকালত ডঃ জয়শংকৰে ৰাছিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ছাৰ্জেই লাভৰভৰ সৈতে বৈঠকত মিলিত হোৱাৰ লগতে ভাৰত ৰাছিয়া বাণিজ্যিক মঞ্চৰ অধিৱেশনতো ভাষণ দিব। মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰা অনুসৰি দুয়োগৰাকী নেতাই দ্বিপাক্ষিক কাম কাজসমূহ পৰ্যালোচনা কৰাৰ লগতে আঞ্চলিক তথা আন্তৰ্জাতিক সমস্যা সন্দৰ্ভত মত বিনিময় কৰিব। এই ভ্ৰমণৰ জৰিয়তে ভাৰত ৰাছিয়াৰ দীৰ্ঘদিনীয়া কৌশলগত সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে চলিত বছৰৰ 3 অক্টোবৰত বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ কৰা হ'ব। তেওঁ কয় যে এই অভিযানৰ জৰিয়তে কৃষক আৰু কৃষি বিজ্ঞানীসকলৰ মাজত প্ৰত্যক্ষ যোগাযোগৰ ব্যৱস্থা কৰা হ'ব। এই অভিযান 18 অক্টোবৰলৈকে চলিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। লোকসভাৰ প্ৰশ্নোত্তৰ কালত শ্ৰীচৌহানে কয় যে এই অভিযানকালত কেইবা হাজাৰ কৃষি বিজ্ঞানী আৰু কৃষি বিভাগৰ বিষয়াই গাঁওসমূহ ভ্ৰমণ কৰি খাদ্য উৎপাদনত নতুন প্ৰযুক্তি ব্যৱহাৰ সন্দৰ্ভত কৃষকসকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ কয় যে চৰকাৰে সম্প্ৰতি বৈজ্ঞানিক কৃষি পদ্ধতিত মনোনিৱেশ কৰিছে আৰু বহনক্ষম কৃষি বিকাশত গুৰুত্ব দিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চলিত বছৰৰ মে'ত অনুষ্ঠিত এই অভিযানত 1,33,00,000ৰো অধিক কৃষকৰ সৈতে মত বিনিময় কৰাটো সম্ভৱ হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰাৰ মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰক তেওঁৰ জয়ন্তীত আজি স্মৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰক ত্ৰিপুৰাৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা অনন্য অৱদানৰ বাবে সকলোৱে স্মৰণ কৰে। শ্ৰীমোদীয়ে উল্লেখ কৰে যে মহাৰাজাজনৰ জনসেৱা, দৰিদ্ৰৰ সবলীকৰণৰ ক্ষেত্ৰত থকা প্ৰতিশ্ৰুতিবদ্ধতা আৰু সমাজৰ উন্নয়নৰ ক্ষেত্ৰত থকা নিষ্ঠাই সকলোকে অনুপ্ৰেৰণা যোগাই থাকিব। প্ৰধানমন্ত্ৰীয়ে কয় যে মহাৰাজাজনৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ত্ৰিপুৰা চৰকাৰে অহৰহ কাম কৰি আছে। আধুনিক ত্ৰিপুৰাৰ নিৰ্মাতা হিচাপে জনপ্ৰিয় মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰে 1923-1947 ৰাজত্ব কৰিছিল। বিহাৰৰ নাৱাৰা জিলাৰ হিচুৱাত আজি ভোটাৰ অধিকাৰ যাত্ৰাৰ কালত কংগ্ৰেছ নেতা ৰাহুল গান্ধী বিজেপি কৰ্মীসকলৰ প্ৰতিবাদৰ সন্মুখীন হয়। ৰাজ্যখনত এই যাত্ৰাৰ আজি তৃতীয় দিন। আজি এই যাত্ৰা চেচাৰামৰ পৰা আৰম্ভ হয়। হিচুৱাত বিজেপি কৰ্মীসকলে বিক্ষোভ প্ৰদৰ্শন কৰাৰ উপৰি কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে শ্লোগান দিয়ে। শ্ৰীগান্ধীয়ে নাৱাৰাৰ ভগৎ সিং চকত এখন জনসভাতো ভাষণ দিব। কালি সন্ধিয়া তেওঁ গয়াৰ এখন জনসমাৱেশত ভাষণ দি বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ বিৰোধিতা কৰে আৰু ইয়াৰ বাবে নিৰ্বাচন আয়োগক সমালোচনা কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ শংকৰদয়াল শৰ্মাৰ জন্মদিৱস উপলক্ষে তেওঁৰ স্মৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে। ডঃ শংকৰদয়াল শৰ্মা ভাৰতৰ নৱম ৰাষ্ট্ৰপতি আছিল। সেনাবাহিনীয়ে আয়োজন কৰা দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড FC লাজং FCৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সন্ধিয়া 7 বজাত খেলখন অনুষ্ঠিত হ'ব। এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনত এয়া তৃতীয়বাৰৰ বাবে দুয়োটা দল মুখামুখি হ'ব। ইয়াৰ পূৰ্বে যোৱা বছৰৰ ছেমি ফাইনেলতো দুয়োটা দল পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল আৰু নৰ্থ ইষ্ট ইউনাইটেডে মেঘালয়ৰ দলটোক 3-0 পৰাস্ত কৰি খিতাপৰ যুঁজলৈ অগ্ৰসৰ হৈছিল। ভাৰতৰ গিৰীশ গুপ্তাই কাজাখস্তানত চলি থকা ষষ্ঠদশ এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপৰ পুৰুষৰ 10 মিটাৰ এয়াৰ পিষ্টলৰ যুৱ শিতানত সোণৰ পদক অৰ্জন কৰিছে। ফাইনেলত 17 বছৰীয়া খেলুৱৈগৰাকীয়ে 241.3 পইণ্ট অৰ্জন কৰে। সোণৰ পদক দখলৰ বাটত খেলুৱৈগৰাকীয়ে 14 বছৰীয়া সতীৰ্থ খেলুৱৈ দেৱপ্ৰতাপৰ 238.6 পইণ্ট অতিক্ৰম কৰে। একে শিতানত দেৱপ্ৰতাপে ৰূপৰ পদক অৰ্জন কৰে। প্ৰতিযোগিতাৰ প্ৰথম দিনটোত কালি ভাৰতে 2টা সোণৰ আৰু 3টা ৰূপৰ পদক দখল কৰে। ভাৰতৰ কপিল বাইনশ্লাই পুৰুষৰ এয়াৰ পিষ্টলৰ কনিষ্ঠ শিতানত সোণৰ পদক অৰ্জন কৰে। একেটা শিতানত পুৰুষৰ জ্যেষ্ঠ আৰু কনিষ্ঠ উভয় দলে ৰূপৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে হাৰিয়ানাৰ কপিলে পুৰুষৰ 10 মিটাৰ এয়াৰ পিষ্টলৰ যুৱ শিতানৰ ফাইনেলত 243 পইণ্ট লাভ কৰি প্ৰতিযোগিতাত দেশৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছিল। একেটা শিতানত ভাৰতৰ জনাথন গেভিন এণ্টনীয়ে 220.7 পইণ্টেৰে ব্ৰঞ্জৰ পদক দখল কৰে। প্ৰতিযোগিতাত আজি দ্বিতীয় দিনা মহিলাৰ এয়াৰ পিষ্টলৰ বিভিন্ন শিতানৰ চূড়ান্ত পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। NDAৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী CR ৰাধাকৃষ্ণনক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী দলসমূহকে ধৰি সকলো ৰাজনৈতিক দললৈ আহ্বান জনাইছে। বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ লগতে অন্যান্য কেতবোৰ বিষয়ত বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থুলৰ বাবে আজি লোকসভা আৰু ৰাজ্যসভাৰ কাম কাজ স্থগিত ৰাখিবলগীয়া হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে ৰাছিয়া ভ্ৰমণ কৰিব। বিহাৰৰ নাৱাৰা জিলাৰ হিচুৱাত আজি ভোটাৰ অধিকাৰ যাত্ৰাৰ কালত কংগ্ৰেছ নেতা ৰাহুল গান্ধী বিজেপি কৰ্মীসকলৰ প্ৰতিবাদৰ সন্মুখীন হয়। আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড FC লাজং FCৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।